বাতৰি পঢ়িছো মনজিৎ গগৈ। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোদী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি অনুৰোধ জনাইছে। তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝী ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ইউ চি ভাম্বৰী আৰু ফ্ৰান্সৰ অলবানো অলিভেটিৰ যুটিটো ষ্টুটগাৰ্ট অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলছত প্ৰৱেশ কৰিছে। আৰু ভাৰত আজি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ দেশৰ জনসাধাৰণে তেওঁৰ প্ৰতি মৰম ভালপোৱাৰ চিনস্বৰূপে ছচিয়েল মিডিয়াত নিজৰ পৰিচয়ৰ সৈতে মোদীকা পৰিবাৰ বাক্যশাৰী যোগ কৰিছে আৰু ইয়াৰ পৰা তেওঁ যথেষ্ট শক্তি লাভ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কৈছে যে দেশৰ জনসাধাৰণে এন ডি এ মিত্ৰজোঁটক একেৰাহে তৃতীয়বাৰৰ বাবে সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে আৰু এয়া এক ধৰণৰ অভিলেখ। জনসাধাৰণে এন ডি এক দেশৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ জনাদেশ দিয়া বুলিও তেওঁ উল্লেখ কৰে। আমি সকলো এটা পৰিয়াল, এই বাৰ্তা ফলপ্ৰসূভাৱে প্ৰদান কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোদীকা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে সামাজিক মাধ্যমৰ যি টিত নাম সলনি হ'ব পাৰে, কিন্তু দেশৰ উন্নয়নৰ প্ৰতি প্ৰয়াসৰত এটা পৰিয়াল হিচাপে আমাৰ বান্ধোন সদায় অটুট আৰু শক্তিশালী হৈ থাকিব। তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে আজি দিনৰ 11:27 বিজয়ৱাড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপৰ কৃষ্ণপল্লী আই টি উদ্যানত অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে শ্ৰীনাইডুৱে কালি ৰাজ্যপাল এছ আব্দুল নাজিৰক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী জনায়। ৰাজ্যপালে শ্ৰীনাইডুৰ এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝী ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব। শ্ৰীমাঝীয়ে আজি বিয়লি ভুৱনেশ্বৰৰ জনতা ময়দানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিজেপিৰ বিধায়িনী দলে কালি 52 মাঝীক সৰ্বসন্মতিক্ৰমে নেতা হিচাপে বাছনি কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। মোহন চৰণ মাঝী কোঞ্জৰ সমষ্টিৰ পৰা 4 বিধানসভালৈ নিৰ্বাচিত হৈছে। তেওঁ 2004, 2019 আৰু 2024 চনত সমষ্টিটোৰ পৰা নিৰ্বাচনত জয়ী হৈছে। বিধায়িনী দলৰ নেতা হিচাপে বাছনি লাভ কৰাৰ পাছত শ্ৰীমাঝীয়ে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব। বিজেপিৰ লগতে দলৰ জ্যেষ্ঠ নেতা কনক বৰ্ধন সিংদেউ আৰু প্ৰভাতী পাৰিদাক উপ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰাক্তন মন্ত্ৰী শ্ৰীসিংদেৱে পাটনগৰ সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে শ্ৰীমতী পাৰিদাই এই ৰেলী মঙলাপাৰা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ 7 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানে স্থল সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডেয়ে সেইদিনাই অৱসৰ গ্ৰহণ কৰিব। 1964 চনৰ 1 জুলাইত জন্মগ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে 1984 চনৰ 15 ডিচেম্বৰত ভাৰতীয় সেনাৰ পদাতিক বাহিনী জম্মু কাশ্মীৰ ৰেফলছত যোগদান কৰিছিল। প্ৰায় 40 বছৰজোৰা দীঘলীয়া আৰু বিশিষ্ট সেৱাকালত তেওঁ বিভিন্ন পদৰ সেৱা আগবঢ়াইছে। স্থলসেনা বাহিনীৰ উপসেনা মুৰববী হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে 2022ৰ পৰা 2024 চনলৈ পদাতিক বাহিনীৰ সঞ্চালক প্ৰধান আৰু উত্তৰ কামাণ্ডৰ মুখ্য কাৰ্যালয়ৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চিফসহ ভালেমান গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত কালি পিয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰিকৰ কল্যাণৰ হকে উদ্যমতাৰে কাম কৰাৰ বাবে মন্ত্ৰালয়ে দায়বদ্ধ বুলি মন্তব্য কৰে। অটল অক্ষয় উৰ্জা ভৱনত প্ৰহ্লাদ যোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ উপৰি নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰীপদ কেশৰ নাইকে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাজীৱ ৰঞ্জন সিঙে মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ লগতে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে। একেদৰে ভূপেন্দ্ৰ সিং শেখাৱটে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বিশ্বব্যাপী ভাৰতক প্ৰদৰ্শন কৰাৰ লগতে বিশ্ববাসীক দেশলৈ আমন্ত্ৰণ জনোৱাৰ দায়িত্ব দিয়া হৈছে। একেদৰে ডঃ বীৰেন্দ্ৰ কুমাৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে নিখিল খাত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে। ডঃ সুকান্ত মজুমদাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় ঊৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমবায়ৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কাম কৰি যাব। সহযোগিতাৰ ধাৰণাক সবল কৰি তোলাৰ সমান্তৰালকৈ এই খণ্ডৰ সৈতে জড়িত কোটি কোটি লোকক নতুন সুযোগ দি তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। পীয়ুষ গোৱেলে কালি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনাগত দিনত ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈ মন্ত্ৰালয়ৰ বিভিন্ন নীতি আৰু কৰ্মপন্থা সম্পৰ্কে আলোচনা অব্যাহত ৰাখিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। ভাৰতৰ ইউকি ভাম্ব্ৰী আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টিয়ে কালি জাৰ্মানীত অনুষ্ঠিত ষ্টুটগাৰ্ট অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাম্ব্ৰী আৰু অলিভেট্টিয়ে বৰ্তমানৰ উইম্বলডন চেম্পিয়ন আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু যুক্তৰাষ্ট্ৰৰ নীল স্কোপস্কিৰ দ্বিতীয় স্থানৰ যুটীটোক 6-4, 6-2 পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত ফ্ৰান্সৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ থিঅ আলবেৰ্ট আৰু ছাজিঅ ডোম্বিয়াৰ মুখামুখি হ'ব। ভাৰত আজি নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। দুয়োটা দল প্ৰতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰান ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা দ্বিতীয় স্থানত আছে। এফালে এণ্টিগুৱাত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত অষ্ট্ৰেলিয়াৰ নামিবিয়াৰ সন্মুখীন হৈছে। খেলখনত নামিবিয়াই প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 10 অভাৰত 5টা উইকেট হেৰুৱাই 31 ৰান সংগ্ৰহ কৰি খেলি আছে। আনহাতে ফ্লৰিডাত শ্ৰীলংকা আৰু নেপালৰ মাজত হ'বলগীয়া খেলখন এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হৈছে। ইপিনে পাকিস্তানে যোৱা নিশা নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কানাডা 7 উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে 107 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 3টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাকিস্তানৰ মহম্মদ ৰিজৱানে 53 আৰু বাবৰ আজমে 33 ৰাণ কৰে। ইয়াৰ পূৰ্বে কানাডাই প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 106 ৰাণ কৰে। কানাডাৰ অপেনাৰ এৰন জনছনে 44টা বলত 52 ৰাণ কৰে। পাকিস্তানৰ হৈ মহম্মদ আমিৰ আৰু হাৰিছ ৰোছে 2টাকৈ উইকেট লাভ কৰে। আমিৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ 2026 AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে 1-2 গলত পৰাস্ত হয়। ভাৰতৰ হৈ লুমিয়ান জোৱালা ফাণ্টে 37 মিনিটত প্ৰথমটো গল দি দলক অগ্ৰগতি প্ৰদান কৰে যদিও কাটাৰৰ জোচেফ আইমেনে 73 মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ 85 মিনিটত কাটাৰৰ আহমেদ আল ৰাবিয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে AFC এছিয়ান কাপ 2027ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোদী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি অনুৰোধ জনাইছে। তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ইউকি ভাম্ব্ৰী আৰু ফ্ৰান্সৰ আলবানো অলিভেট্টিৰ যুটীটো ষ্টুটগাৰ্ট অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।